এতিয়া নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উৰিয়ামঘাটৰ মধুপুৰ অঞ্চলত উচ্ছেদ হ'বলগীয়া ঠাইসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে কেইবাশ দখলকাৰীয়ে উৰিয়ামঘাটৰ পৰা অন্য ঠাইলৈ ৰাওনা হোৱাৰ বিষয়টোত মুখ্যমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে। উৰিয়ামঘাট অঞ্চলত সন্দেহযুক্ত নাগৰিকৰ একোটাকৈ পৰিয়ালে 200-400 বিঘা মাটি দখল কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে কাছাৰ, শ্ৰীভূমি, ধুবুৰী, বৰপেটা, হোজাই, নগাঁও, মৰিগাঁৱৰ উপৰি বিহাৰৰ পৰাও বিভিন্ন লোকে আহি উৰিয়ামঘাটত বসতি কৰিছে। ডঃ শৰ্মাই বিদ্যাপুৰ অঞ্চলৰ 2 নম্বৰ মধুপুৰ গাঁৱত দখলকাৰীয়ে ৰোপণ কৰা বৃহৎ তামোলবাৰীও পৰিদৰ্শন কৰে। বন বিভাগৰ জাননী অনুসৰি অহা 27 জুলাইৰ পৰা উৰিয়ামঘাটত উচ্ছেদ চলোৱা হ'ব। উচ্ছেদৰ পাছত এই ভূমিৰ সদ্ব্যৱহাৰৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে উৰিয়ামঘাটত উচ্ছেদিত লোকসকলৰ 8 জনীয়া এটা পৰিয়াল হোজাই প্ৰৱেশ কৰাৰ কথা আমাৰ সংবাদদাতাই জানিবলৈ দিছে। উৰিয়ামঘাটৰ দয়ালপুৰৰ পৰা অহা লোকসকল হোজাইৰ পশ্চিম যোগীযান অভিমুখে গৈ থকাৰ সময়ত স্থানীয় ৰাইজে তেওঁলোকৰ বাহন দুখন জব্দ কৰে। পৰৱৰ্তী সময়ত হোজাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উৰিয়ামঘাটৰ পৰা অহা লোকসকলক সোধপোছৰ বাবে আৰক্ষী থানালৈ লৈ যায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ উন্নয়নমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ডঃ শৰ্মাই আজি 65 কোটি টকা ব্যয় সাপেক্ষে ডিব্ৰুগড়ত নিৰ্মাণ হ'বলগীয়া মন্ত্ৰীসকলৰ কাৰ্যালয়, মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবৰ কাৰ্যালয়কে ধৰি সচিবালয় চৌহদ আৰু সন্মিলন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত চিকিৎসা, শিক্ষা আৰু গৱেষণা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু পৰিবহণ মন্ত্ৰী যোগেন মোহনো উপস্থিত থাকে। তেওঁ 4-দিনীয়া ডিব্ৰুগড় আৰু তিনিচুকীয়া ভ্ৰমণৰ অন্তিম দিনটোত আজি মন্ত্ৰী আৰু বিধায়কসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। গুৱাহাটী জল বোৰ্ডে কাইলৈ মেৰামতিৰ বাবে মহানগৰীৰ কেইবাটাও স্থানত পানী যোগান ব্যাহত হোৱাৰ কথা প্ৰকাশ কৰিছে। গুৱাহাটী মহানগৰীৰ খাৰঘুলি, জয়পুৰ, হিৰিম্বাপুৰ, বনকোঁৱৰ, উজান বজাৰ, লতাশিল, বাৰুৱাৰী, শিলপুখুৰী, পাণবজাৰ, মাছখোৱা, ফাঁচী বজাৰ, বিৰুবাৰী, কুমাৰপাৰা আদি এলেকাত কাইলৈ পানী যোগান ব্যাহত হ'ব বুলি জল বোৰ্ডে প্ৰকাশ কৰে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আজি BTRৰ ভূমি সংক্ৰান্তীয় মিছন বৈশুমতীৰ 2য় পৰ্যায়ৰ বাবে এখন সজাগতা সভা অনুষ্ঠিত হয়। চিডলি বিধানসভাৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্মৰ সভাপতিত্বত কাজলগাঁৱৰ পৌৰসভাৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাখনত চিডলিৰ ৰাজচক্ৰ বিষয়া, BTCৰ কাৰ্যবাহী সদস্য আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। সভাত বিধায়কগৰাকীয়ে মিছন বৈশুমতীৰ বিষয়ে বিতং ব্যাখ্যা আগবঢ়োৱাৰ লগতে ভূমিহীন লোকসকল ইয়াৰ দ্বাৰা উপকৃত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা 7খন নতুন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলে আজি ৰাজভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শপত গ্ৰহণ কৰে। ৰাজ্যপাল তথা বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই নৱনিযুক্ত উপাচাৰ্যসকলক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মহাদেৱ পাটগিৰিয়ে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, গণেশ চন্দ্ৰ ৱাৰীয়ে কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, নিৰঞ্জন ৰয়ে গুৰুচৰণ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, জ্যোতিপ্ৰসাদ শইকীয়াই জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, ডঃ হিতেশ ডেকাই নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, মুকুল বৰাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু তৰণী চন্দ্ৰ ডেকাই বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্য চৰকাৰে যোৱা 14 জুলাইত নতুনকৈ উন্নীত হোৱা বিশ্ববিদ্যালয়সমূহত উপাচাৰ্যৰ নিযুক্তিৰ কথা ঘোষণা কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 ইয়াৰ দৃষ্টিপাতত গ্ৰীষ্মকালীন শিবিৰ সম্পৰ্কত এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজিত গ্ৰীষ্মকালীন শিবিৰৰ প্ৰাসংগিকতা সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতা আৰু আন কেইগৰাকীমান অভিজ্ঞ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা পৰিস্মিতা দিহিঙীয়া আৰু অৰুণিমা গোস্বামীৰ। অলিম্পিকত পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে বিশ্ব বক্সিং প্ৰতিযোগিতাত ভাৰতীয় বক্সিং দলটোক প্ৰতিনিধিত্ব কৰিব। ইংলেণ্ডৰ লিভাৰপুলত অহা 4 ছেপ্টেম্বৰৰ পৰা 14 ছেপ্টেম্বৰলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। মানচেষ্টাৰত অনুষ্ঠিত এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ 4থখন খেলত আজি 3য় দিনৰ খেলত ইংলেণ্ডে প্ৰথম ইনিংছত শক্তিশালী স্থিতিত উপনীত হৈছে। কালি প্ৰথম ইনিংছত 2টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 225 ৰাণৰ পৰা ইংলেণ্ডে আজিৰ খেল আৰম্ভ কৰি জ' ৰুটৰ 38 সংখ্যক 17 ৰাণৰ সহায়ত বাতৰি যুগুতোৱাৰ পৰলৈকে 4 উইকেটত 473 ৰাণ সংগ্ৰহ কৰি খেলি আছে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।